বিলাপ দুই অধ্যায়। জিৰচালেমক দিয়া দণ্ড, বিলাপ আৰু নিবেদন। প্ৰভুৱে নিজ ক্ৰোধত কেনে এটা ডাঙৰ মেঘেৰে চিয়োন জিয়াৰীক সম্পূৰ্ণৰূপে ঢাকিলে। তেওঁ স্বৰ্গৰ পৰা ইজৰাইলৰ শোভাক পৃথিৱীলৈ পঠিয়াই দিলে আৰু নিজ ক্ৰোধৰ দিনত নিজৰ ভৰি পীড়ালৈ সোঁৱৰণ নকৰিলে। প্ৰভুৱে দয়া নকৰি জাকোবৰ সকলো নগৰবোৰ গ্ৰাস কৰিলে। তেওঁ নিজ ক্ৰোধত যিহুদা জিয়াৰীৰ দুৰ্গবোৰ ভাঙি পেলালে। তেওঁ সেইবোৰক অপমানেৰে মাটিৰ সমান কৰিলে। সেই ৰাজ্য আৰু তাই ৰাজকুমাৰসকলক অপবিত্ৰ কৰিলে। তেওঁ প্ৰচণ্ড ক্ৰোধত ইজৰাইলৰ সকলো শক্তি ছেদন কৰিলে। তেওঁ শত্ৰুৰ সন্মুখৰ পৰা নিজৰ সোঁহাত কোঁচালে আৰু চাৰিওফালে সকলো গ্ৰাস কৰোতা জ্বলন্ত অগ্নি শিখাৰ দৰে তেওঁ জাকোবক দগ্ধ কৰিলে। শত্ৰুৰ নিচিনাকৈ তেওঁ নিজৰ ধনু আমাৰ দিশে ভাস কৰিলে। তেওঁ যুদ্ধত থকা শত্ৰুৰ দৰে আমালৈ মাৰি পঠিয়াবৰ বাবে নিজ হাতক সাজু কৰালে। তেওঁৰ দৃষ্টিত তৃপ্তিজনক সকলোকে বধ কৰিলে। চিয়োন জিয়াৰীৰ তম্বুৰ ওপৰত তেওঁ নিজৰ ক্ৰোধ অগ্নিৰ দৰে বৰষালে। প্ৰভুৱে শত্ৰুৰ যেন হ'ল, তেওঁ ইজৰাইলৰ আটাই ৰাজ অট্টালিকাবোৰ গ্ৰাস কৰিলে আৰু তাৰ দুৰ্গবোৰ ধ্বংস কৰিলে। তেওঁ যিহুদা জিয়াৰীৰ মাজত শোক আৰু বিলাপ বহালে। তেওঁ নিজ তম্বু বাৰীৰ টঙি ধ্বংস কৰাৰ দৰে ধ্বংস কৰিলে আৰু নিজৰ সমাজ পতা ঠাই বিনষ্ট কৰিলে। জিহুৱাই চিয়োনত পৰ্ব আৰু বিশ্ৰাম দিন পাহৰালে, কিয়নো তেওঁ প্ৰচণ্ড ক্ৰোধত ৰজা আৰু পুৰোহিতসকলক তেওঁ হেয়জ্ঞান কৰিলে। প্ৰভুৱে তেওঁ যজ্ঞবেদী অগ্ৰাহ্য কৰিলে আৰু তেওঁ পবিত্ৰ স্থান ঘীন কৰিলে। তেওঁ তাই অট্টালিকাৰ গড়বোৰ শত্ৰুৰ হাতত সমৰ্পণ কৰিলে। তেতিয়া তেওঁলোকে পৰ্বৰ দিনৰ নিচিনাকৈ জিহুৱাৰ গৃহত জয়েৰে কোলাহল কৰিলে। জিহুৱাই উদ্দেশ্যমূলকভাৱে চিয়োন জিয়াৰীৰ গড় নষ্ট কৰিবলৈ মনস্থ কৰিলে। তেওঁ পৰিমাণ জৰি পাৰি সেই গড় বিনষ্ট কৰাৰ পৰা তেওঁ হাত নুকুচালে আৰু তেওঁ দুৰ্গৰ চাৰিওফালে থকা গড়বোৰক বিলাপ কৰালে আৰু দুৰ্গবোৰ শক্তিহীন কৰিলে। চিয়োন জিয়াৰীৰ দুৱাৰবোৰ মাটিত পোত গ'ল। চিয়োনৰ দুৱাৰৰ ডাংবোৰ জিহুৱাই নষ্ট কৰিলে আৰু ভাঙিলে। তাই ৰজা আৰু ৰাজকুমাৰসকল অনা জিহুদীসকলৰ মাজত আছে, য'ত মুচিৰ কোনো বিধান নাই। আনকি তাই ভাববাদীসকলে জিহুৱাৰ পৰা কোনো দৰ্শন পোৱা নাছিল। চিয়োন জিয়াৰীৰ বৃদ্ধসকলে মাটিত বহি নীৰৱে হুক কৰি আছে। তেওঁলোকে নিজ নিজ মূৰত ধূলি ছটিয়াইছে আৰু কঁকালত ছট কাপোৰ বান্ধিছে। জিৰচালেমৰ কুমাৰীসকলে মাটিলৈ মূৰ দুৱাই আছে। মোৰ চকুলো বন্ধ হৈ ৰঙা হ'ল, মোৰ হৃদয় অত্যন্ত দুখিত হৈছে। মোৰ জাতিস্বৰূপ জিয়াৰীৰ লোকসকলৰ ধ্বংসৰ কাৰণে মোৰ কলিজাৰ পিতপানী মাটিত ঢলা হৈছে, কিয়নো নগৰৰ বাটবোৰত শিশু আৰু পিয়া খোৱা কেঁচুৱাসকল মূৰ্চিত হৈছে আৰু মৃত্যুৰ মুখত পৰিছে। আহাৰ আৰু দ্ৰাক্ষাৰস ক'ত, এইবুলি তেওঁলোকে নিজ নিজ মাতৃসকলক প্ৰশ্ন কৰে। সিহঁত নগৰৰ বাটবোৰত আহত হোৱা মানুহৰ দৰে মূৰ্চিত হৈছে আৰু নিজ নিজ মাতৃৰ কোলাত প্ৰাণত্যাগ কৰিছে। হে জিৰচালেম জিয়াৰী, তোমাৰ বিষয়ে মই কি সাক্ষ্য দিম? তোমাক সান্ত্বনা দিবৰ বাবে তোমাৰে সৈতে কিহৰ তুলনা দিম? হে কুমাৰী চিয়োন জিয়াৰী, কিয়নো তোমাৰ ভঙা ৰূপ সাগৰৰ দৰে বৃহৎ, কোনে তোমাক সুস্থ কৰিব পাৰে? তোমাৰ ভাববাদীসকলে তোমাৰ পক্ষে মিছা আৰু মূৰ্খতাৰ দৰ্শন পালে আৰু তোমাৰ সম্পত্তিবোৰ পুনৰাই ঘূৰাই পাবলৈ তেওঁলোকে তোমাৰ অপৰাধবোৰ প্ৰকাশ নকৰিলে। কিন্তু তেওঁলোকে দৰ্শন পাই তোমাৰ পক্ষে অসাৰ্থক বাণী আৰু দেশান্তৰৰ কাৰণ প্ৰচাৰ কৰিলে। আটাই বাটৰুৱাই তোমাক দেখি হাত তালি দিছে। তেওঁলোকে জিৰচালেম জিয়াৰীক হুহুৰিয়াই মূৰ জোকাৰি কয় বোলে, পৰম সুন্দৰী আৰু গোটেই পৃথিৱীৰ আনন্দদায়িনী বুলি মানুহে কোৱা নগৰী এইখনেই নে? তোমাৰ আটাই হত্তুৱে তোমাৰ অহিতে মুখ বহলকৈ মেলিলে আৰু তোমাৰ বিপক্ষে ঠাট্টা কৰিলে। তেওঁলোকে হুঁহুৰিয়াই আৰু দাঁত কৰচি কয়, আমি তাইক গ্ৰাস কৰিলোঁ। আমি বাট চাই থকা দিন নিশ্চয় এই দিনটোৱেই, আমি পালোঁ, আমি দেখিলোঁ। জিহুৱাই নিজেই কৰা সংকল্প সিদ্ধ কৰিলে, পূৰ্বকালত আজ্ঞা কৰা তেওঁ বাক্য পূৰ্ণ কৰিলে। তেওঁ দয়া নকৰি ভাঙি পেলালে আৰু তাৰ ওপৰত হত্তুক আনন্দ কৰালে। তেওঁ তোমাৰ বৈৰীবোৰ হিংটো উন্নত কৰিলে। তেওঁলোকে মনতে প্ৰভুৰ আগত কাটৰুক্তি কৰি ক'লে, হে চিয়োন জীয়াৰী গড়, দিনে ৰাতিয়ে চকুলো নৈ নিচিনাকৈ বৈ থাকক, তুমি নিজকে অলপো বিশ্ৰাম নিদিবা, তোমাৰ চকুৰ মণিক শান্ত হ'বলৈ নিদিবা। উঠা আৰু প্ৰত্যেক পোহৰৰ আৰম্ভণতে ৰাতি চিঞৰি কান্দা, প্ৰভুৰ আগত তোমাৰ হৃদয় পানীৰ দৰে ঢালি দিয়া। তোমাৰ যি শিশুসকলক প্ৰত্যেক আলিৰ মূৰত ভোকত মূৰ্চ্ছিত হৈছে, তেওঁলোকৰ প্ৰাণ ৰক্ষাৰ অৰ্থে তেওঁলৈ হাত তোলা। হে জিহুৱা, বিবেচনা কৰি চোৱা, তুমি যিজনলৈ এনে ব্যৱহাৰ কৰিছা, মহিলাসকলে হাত নিচুকোৱা সন্তান নিজৰ গৰ্ভফলক ভক্ষণ কৰিবনে? পুৰোহিত আৰু ভাববাদীক প্ৰভুৰ পবিত্ৰ স্থানত বধ কৰা হ'বনে? ডেকা আৰু বুঢ়ালোক আলিবাটৰ মাটিত পৰি আছে, মোৰ যুৱতী আৰু যুৱকসকল তৰোৱালৰ দ্বাৰাই পতিত হৈছে। তুমি তোমাৰ ক্ৰোধৰ দিনাত তেওঁলোকক বধ কৰিলা, তুমি দয়া নকৰি হত্যা কৰিলা। তুমি পৰ্বৰ দিনৰ নিচিনাকৈ চাৰিওফালৰ পৰা মোলৈ নানা ত্ৰাস মাতিলা, আৰু জিহুৱাৰ ক্ৰোধৰ দিনত ৰক্ষা পোৱা অৱশিষ্ট কোনো নাছিল। মই নিচুকাই ডাঙৰ দীঘল কৰা সকলক মোৰ হত্তুৱে সংহাৰ কৰিলে।